এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মধ্যপ্ৰাচ্যত বৰ্তমান বসবাস কৰি থকা কেৰালমৰ নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বিষয়টোক বৰ্তমান চৰকাৰখনে প্ৰাধান্য দিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি কয় যে কেৰালম অঞ্চলত প্ৰকৃত পৰিৱৰ্তন আনিবলৈ UPF সম্পূৰ্ণ সাজু হৈ উঠিছে। দেশৰ সকলো ঠাইতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ পৰ্যাপ্ত উপলব্ধতা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে কয় যে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষাই আনিব পৰা পৰিৱৰ্তনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক 6 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতৰ নাগৰিকসকল, বিশেষকৈ মধ্যপ্ৰাচ্যত বৰ্তমান বসবাস কৰি থকা কেৰালমৰ নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বিষয়টোক বৰ্তমান চৰকাৰখনে প্ৰাধান্য দিছে। NDAৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে তিৰুৱালাত আজি অনুষ্ঠিত এখন জনসভাত ভাষণ দি তেওঁ এনেদৰে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে উপসাগৰীয় দেশসমূহৰ সৈতে থকা ভাৰতৰ শক্তিশালী সম্পৰ্কই এই সংকটৰ সময়ত ভাৰতীয় নাগৰিকসকলক সুৰক্ষা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে কয় যে অনাগত সময়ত হ'বলগীয়া ঐতিহাসিক পৰিৱৰ্তনৰ বাবে কেৰালম বৰ্তমান সম্পূৰ্ণ সাজু আৰু ৰাজ্যখনৰ নাগৰিকসকলৰ NDAৰ প্ৰতি থকা বিশ্বাস সম্পূৰ্ণৰূপে প্ৰকট হৈ উঠিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মহিলা সবলীকৰণৰ বিষয়টোক NDA চৰকাৰখনে প্ৰাথমিকতা প্ৰদান কৰি আহিছে আৰু এই দিশত বৰ্তমান চলি থকা আঁচনিসমূহৰ জৰিয়তে মহিলাসকল উপকৃত হৈছে। শ্ৰীমোদীয়ে লগতে LDF আৰু UDF দলৰ সমালোচনা কৰি কয় যে দুয়োটা দলে ৰাজ্যখনত আওকাণ কৰি আহিছে। ইয়াৰ বিপৰীতে NDAৰ অন্তৰ্ভুক্ত চৰকাৰখনৰ শাসনকালত ৰাজ্যখনে আগৰ চৰকাৰসমূহৰ তুলনাত 5 গুণ অধিক পুঁজি লাভ কৰিবলৈ সমৰ্থ হৈছে। তিৰুৱালা অঞ্চলৰ এখন ষ্টেডিয়ামত আয়োজিত এই অনুষ্ঠানত NDAৰ প্ৰাৰ্থীসকল আৰু জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে আজি গধূলি শ্ৰীমোদীয়ে প্ৰচাৰ অভিযানৰ অংশ হিচাপে তিৰুৱনন্তপুৰমত এটা ৰোড শ্বতো অংশ ল'ব বুলি জানিব পৰা গৈছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে আজি অলাপুঝাত উপস্থিত হৈ কয় যে UPFএ কেৰালম অঞ্চলত প্ৰকৃত পৰিৱৰ্তন আনিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে। তেওঁ LDF আৰু NDAৰ সমালোচনা কৰি কয় যে শাসনাধিষ্ঠিত LDFএ ভোট গণনাৰ পাছত প্ৰাসংগিকতা একেবাৰে হেৰুৱাই পেলাব। তেওঁ লগতে ইডুক্কি আৰু আৰ্নাকুলাম জিলাত উপস্থিত হৈ UDFৰ প্ৰচাৰ চলাই কেইবাখনো জনসভাত ৰাইজক উদ্দেশ্যি ভাষণ দি তেওঁলোকৰ উদ্দেশ্যসমূহৰ বিষয়ে জানিবলৈ দিছে। আনহাতে CPIM দলৰ সাধাৰণ সম্পাদক MA বেবী আৰু পুলিট ব্যুৰৰ সদস্যা সুভাষিনী আলীয়ে LDFৰ হৈ বিভিন্ন সমষ্টিত প্ৰচাৰ চলায়। পুডুচেৰীৰ নিৰ্বাচনৰ দায়িত্ব থকা বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই কৈছে যে চৰকাৰে গ্ৰহণ কৰা উন্নয়নৰ কাম কাজত জনসাধাৰণে গভীৰ বিশ্বাস ৰাখিছে। মাহেত সংবাদ মাধ্যমৰ আগত ডঃ মন্দাভিয়াই মাহে অঞ্চলত NDA গৰিষ্ঠ সংখ্যক আসন লাভ কৰিব বুলি আস্থা প্ৰকাশ কৰিছে আৰু পুডুচেৰীত NDA ক্ষমতালৈ আহিব বুলি আশা প্ৰকাশ কৰিছে। NDAৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰীগৰাকীয়ে ঘৰে ঘৰে প্ৰচাৰ অব্যাহত ৰাখিছে। দেশৰ সকলো ঠাইতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ পৰ্যাপ্ত উপলভ্যতা সুনিশ্চিত কৰাৰ বাবে চৰকাৰখনে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। চৰকাৰে ভীতিগ্ৰস্ত হৈ অনাহকতে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় আৰু বুকিং নকৰিবলৈ জনসাধাৰণক পৰামৰ্শ দিছে। মন্ত্ৰালয়ে লগতে পেট্ৰলিয়ামজাত সামগ্ৰী আৰু ৰন্ধন গেছৰ অবিৰতা উপলভ্যতা সুনিশ্চিত কৰাৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে ৰন্ধন গেছ বিতৰকসকলৰ ওচৰত 5 কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰ উপলব্ধ কৰোৱা হৈছে আৰু বৈধ পৰিচয় পত্ৰ দেখুৱাই এনে চিলিণ্ডাৰ ক্ৰয় কৰিব পৰা যাব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। যোৱা মাহৰ 23 তাৰিখৰ পৰা 5 কিলোগ্ৰাম ওজনৰ প্ৰায় 570,000 চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ৰন্ধন গেছৰ চিলিণ্ডাৰ বিক্ৰী 95% বৃদ্ধি পাইছে আৰু কালি প্ৰায় 51 লাখ চিলিণ্ডাৰ প্ৰদান কৰা হৈছে। মন্ত্ৰালয়ে লগতে জনসাধাৰণক PNG, ইণ্ডাকচন আৰু ইলেক্ট্ৰিক কুকটপছৰ দৰে বিকল্প ইন্ধন ব্যৱহাৰ কৰিবলৈ উদগনি দিছে। বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ে সামুদ্ৰিক বাণিজ্যৰ ধাৰাবাহিকতা সুনিশ্চিত কৰাৰ লগতে জাহাজৰ চলাচল, বন্দৰ পৰিচালনা আৰু ভাৰতীয় নাৱিকসকলৰ নিৰাপত্তাৰ বিষয়সমূহ অহৰহ নিৰীক্ষণ কৰি আছে। মন্ত্ৰালয়ে গ্ৰীণ চানভি নামৰ এখন ৰন্ধন গেছ পৰিবাহী জাহাজে কালি হৰ্মুজ প্ৰণালী অতিক্ৰম কৰা বুলি জানিবলৈ দিছে। 46,650 মেট্ৰিক টন ৰন্ধন গেছ কঢ়িয়াই অনা জাহাজখনত মুঠ 25 গৰাকী নাৱিক আছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পাৰস্য উপসাগৰীয় অঞ্চলত বৰ্তমান 17খন ভাৰতীয় ধবজা বহনকাৰী জাহাজ আৰু 460 গৰাকী ভাৰতীয় নাৱিক আছে। 28 ফেব্ৰুৱাৰীৰ পৰা প্ৰায় 675,000 যাত্ৰীয়ে বিমানযোগে অঞ্চলটোৰ পৰা স্বদেশলৈ উভতি অহা বুলি চৰকাৰে জানিবলৈ দিছে। এতিয়া লৈছো খটেক বাণিজ্যিক বিৰতি।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ। প্ৰতিটো খিলঞ্জীয়া পৰিয়ালে লাভ কৰিব ভূমি পট্টা। জাতি মাটি ভেটি ৰক্ষাৰ বাবে বিজেপি চৰকাৰৰ সাহসী পদক্ষেপ। ৰাইজৰ আকাংক্ষা বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
অসম চৰকাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ ক্ষেত্ৰত কিছুমান অনিয়ম ধৰা পৰাৰ আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ৰন্ধন গেছৰ 5টা বিতৰক সংস্থাৰ অনুজ্ঞাপত্ৰ ততালিকে কাৰ্যকৰী হোৱাকৈ সাময়িকভাৱে বাতিল কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে তেল বিপণন কোম্পানীসমূহৰ সহযোগত ৰাজ্যিক আৰু জিলা পৰ্যায়ত ৰন্ধন গেছৰ যোগানৰ বিষয়টো নিৰীক্ষণ কৰি আছে। ইতিমধ্যে ৰাজ্য চৰকাৰে ৰাজ্যত ঘৰুৱা ৰন্ধন গেছ পৰ্যাপ্ত পৰিমাণত উপলভ্য হৈ আছে বুলি প্ৰকাশ কৰিছে আৰু উপভোক্তাসকলে 100% গেছৰ চিলিণ্ডাৰ লাভ কৰিব। ইণ্ডিয়ান অইল কৰ্পৰেচনে এটা বিবৃতিত প্ৰকাশ কৰা মতে ঘৰুৱা ৰন্ধন গেছৰ যোগান অব্যাহত আছে আৰু প্ৰতিদিনে প্ৰায় 28 লাখ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰা হৈছে। অসমলৈ প্ৰতিদিনে প্ৰায় 1 লাখ ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰা হৈছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। চিলিণ্ডাৰ বুকিঙৰ ক্ষেত্ৰত গ্ৰাহকসকলক SMS আৰু IVRSৰ দৰে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয় যে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষাই আনিব পৰা পৰিৱৰ্তনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মতিহাৰীৰ মহাত্মা গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত উপস্থিত থাকি উপৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ জৰিয়তে দেশত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হবলৈ আহ্বান জনায়। তেওঁ কয় যে বৰ্তমানৰ যুৱ প্ৰজন্মই দেশৰ বৰ্তমানৰ এই অমৃতকালত স্থপতিবিদৰ দৰে নিজকে গঢ় দি ভৱিষ্যতৰ এখন সুন্দৰ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰে। তেওঁ লগতে কয় যে যুৱ শক্তিয়ে 2047 চনৰ ভিতৰত ভাৰতক এখন বিকশিত দেশ হিচাপে গঢ় দিয়াৰ বাবে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে সেৱাৰ মনোভাৱেৰে ছাত্ৰ ছাত্ৰীসকলক উদ্ভাৱন আৰু নেতৃত্বৰ দিশত আগবাঢ়ি যাবলৈ আহ্বান জনায়। তেওঁ মহাত্মা গান্ধীৰ বিষয়ে উল্লেখ কৰি বিশ্ববিদ্যালয়খনৰ সৈতে সংলগ্ন হৈ থকা জাতিৰ পিতাজনৰ নামেৰে উদ্বুদ্ধ হৈ তেওঁৰ সত্য, অহিংসা আৰু আত্মনিৰ্ভৰশীলতা গুণেৰে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ পেছাগত জীৱনত আগবাঢ়ি যাবলৈও আহ্বান জনায়। সমাৱৰ্তনৰ এই অনুষ্ঠান সামৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে পশ্চিম চম্পাৰণ অঞ্চলত অৱস্থিত ঐতিহাসিক ভিটিহাৰবা গান্ধী আশ্ৰম পৰিদৰ্শন কৰি মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰে। দাদৰা আৰু নগৰ হাভেলীৰ দাদৰা অঞ্চলৰ এটা গুদামত সংঘটিত চিলিণ্ডাৰ বিস্ফোৰণৰ এটা ঘটনাত 4 জন লোক নিহত হোৱাৰ লগতে আন 4 জন লোক আহত হয়। আজি পুৱা নাইট্ৰজেন আৰু অক্সিজেন চিলিণ্ডাৰ মজুত কৰি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলত দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক 6 উইকেটত পৰাস্ত কৰে। 163 ৰাণৰ বিজয় লক্ষ্যৰে খেলি দিল্লী কেপিটেলছে 4টা উইকেটৰ বিনিময়ত 18 অভাৰ এটা বলত 164 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। দিল্লী কেপিটেলছৰ হৈ এছ ৰিজভিয়ে সৰ্বাধিক 90 ৰাণ কৰাৰ বিপৰীতে পি নিশাংকাই 44 ৰাণৰ বৰঙণি যোগায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মধ্যপ্ৰাচ্যত বৰ্তমান বসবাস কৰি থকা কেৰালমৰ নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বিষয়টোক বৰ্তমান চৰকাৰখনে প্ৰাধান্য দিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি কয় যে কেৰালম অঞ্চলত প্ৰকৃত পৰিৱৰ্তন আনিবলৈ UPF সম্পূৰ্ণ সাজু হৈ উঠিছে। দেশৰ সকলো ঠাইতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ পৰ্যাপ্ত উপলভ্যতা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয় যে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষাই আনিব পৰা পৰিৱৰ্তনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলত দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক 6 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।